এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে গুৱাহাটীত আই আই এম স্থাপন বিধেয়ক গৃহীতকৰণক লৈ মুখ্যমন্ত্ৰীৰ আদৰণি জয়লাভৰ সম্ভাৱনা থকা প্ৰাৰ্থীক বিটিচি নিৰ্বাচনত প্ৰাৰ্থিত্ব দিয়াৰ বাবে অসম গণ পৰিষদৰ প্ৰস্তাৱ আম্বাৰী কেন্দ্ৰীয় সমিতিৰ গুৰুত্বপূৰ্ণ বৈঠক ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ তীব্ৰ ভাবুকি খাদ্যত বিষক্ৰিয়া হৈ হুজাইত শিশু মহিলাসহ 20 লোক অসুস্থ আৰু নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ ডুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ। লোকসভাত কালি ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান বিধেয়ক গৃহীত হোৱাক লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সন্তোষ প্ৰকাশ কৰিছে। এই পদক্ষেপৰ বাবে মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানক কৃতজ্ঞতা জ্ঞাপন কৰে। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীয়ে কয় যে আই আই টি, এইমছ আৰু আই আই এমৰ প্ৰতিষ্ঠাৰ জৰিয়তে অসম উত্তৰ পূব ভাৰতৰ প্ৰধান শিক্ষাকেন্দ্ৰ হিচাপে পৰিগণিত হ'ব। উল্লেখযোগ্য যে গুৱাহাটীত ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান স্থাপনৰ পথ প্ৰশস্ত কৰি লোকসভাই কালি ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান সংশোধনী বিধেয়ক 2025 গ্ৰহণ কৰে। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে উত্থাপন কৰা বিধেয়কখন নিম্ন সদনত কালি মৌখিক ভোটত গৃহীত হয়। কেন্দ্ৰীয় চৰকাৰে এই প্ৰকল্পৰ বাবে 550 কোটি টকা আছুতীয়াকৈ ৰাখিছে। এই প্ৰতিষ্ঠান উত্তৰ পূবৰ দ্বিতীয় আৰু দেশৰ 22 আই আই এম হিচাপে পৰিগণিত হ'ব। জয়লাভৰ সম্ভাৱনা থকা প্ৰাৰ্থীক বিটিচি নিৰ্বাচনত প্ৰাৰ্থিত্ব দিয়াৰ বাবে অসম গণ পৰিষদ দলে কালি প্ৰস্তাৱ গ্ৰহণ কৰে। গুৱাহাটীৰ আম্বাৰীত কালি দলৰ কেন্দ্ৰীয় সমিতিৰ এখন বিষয়ববীয়া সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। দলৰ সভাপতি অতুল বৰাৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত অহা 14 অক্টোবৰৰ পৰা দুদিনীয়াকৈ দলৰ প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত কৰাৰ সন্দৰ্ভত সিদ্ধান্ত লোৱা হয়। তদুপৰি 29 আগষ্টত গুৱাহাটীত NDA আয়োজন কৰা পঞ্চায়ত সন্মিলন সফল কৰা সন্দৰ্ভতো সভাত আলোচনা কৰা হয়। এই সভাত দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ বাবে 29 ছেপ্টেম্বৰৰ পূৰ্বে প্ৰয়োজনীয় কাম কাজ সম্পন্ন কৰিবলৈ দলৰ জিলা, সমষ্টি আৰু পঞ্চায়ত সমিতিসমূহক আহ্বান জনোৱা হয়। এই সন্দৰ্ভত দলৰ সভাপতি অতুল বৰাই এইদৰে কয়।
মাননীয় মুখ্যমন্ত্ৰীয়ে এই কথাখিনি কেবিনেটত আৰু আমাৰ সকলোকে এইখন সাকসেছ কৰিবৰ কাৰণে যাৱতীয় ব্যৱস্থা দলৰ তৰফৰ পৰা গ্ৰহণ কৰিবলৈ কৈছে। সেই মতে সেই অধিৱেশন সফল কৰি তোলাৰ কাৰণে আমাৰ কৰ্মকৰ্তাসকলে কেনেধৰণে নিজকে জড়িত কৰিব লাগিব সেই সম্পৰ্কেও আমি আজি বিস্তৃতভাৱে আলোচনা কৰো। দলৰ যিহেতু প্ৰতিষ্ঠা দিৱস আমাৰ 14 অক্টোবৰ আছে, 27 ছেপ্টেম্বৰ আগত বিধানসভা নিৰ্বাচনলৈ বেছি দিন নাই, তাৰ আগতে অন্যান্য স্বায়ত্তশাসিত পৰিষদৰো নিৰ্বাচন হোৱাৰ সম্ভাৱনা আছে। সেই কথাবোৰ আমি পৰ্যালোচনা কৰি আমাৰ যিবিলাক সাংগঠনিক স্তৰ সেই স্তৰ পুনৰ গঠনৰ কাম বা শক্তিশালী কৰাৰ কাৰণে যিখিনি যাৱতীয়ভাৱে কৰিবলগীয়া কাম সেই সম্পৰ্কতে আমি বিস্তৃতভাৱে আলোচনা কৰিছো।
দলৰ সভাপতিগৰাকীৰ লগতে বিটিআই নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অগপৰ কৰ্মীসকলে সক্ৰিয়ভাৱে কাম কাজ চলাই আছে বুলি মন্তব্য কৰে। তেওঁ কয় যে বিটিআই নিৰ্বাচনৰ বাবে অগপয় গঠন কৰা সমিতিৰ প্ৰতিবেদনৰ ভিত্তিত দলে যোগ্য প্ৰাৰ্থীক প্ৰাৰ্থিত্ব দিব। কালিৰ সভাত দলৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া আৰু ভাতৃ ভগ্নী সংগঠনৰ সদস্যসকল উপস্থিত থাকে। অসমৰ ইতিহাস আৰু সংস্কৃতিৰ অবিচ্ছেদ্য অংশ বিশ্বনাথ জিলাৰ চতিয়াৰ গৌৰৱময় ঐতিহ্য উদযাপনৰ বাবে আজি চতিয়া দিৱস উদযাপন কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই উদযাপনত অংশ লোৱাৰ কথা। 1942 চনৰ আজিৰ দিনটো চতিয়াৰ ইতিহাসত সোণালী আখৰেৰে লিখা আছে। এই দিনটোতে হাজাৰ হাজাৰ মুক্তিকামী জনতাই চতিয়া থানাত ব্ৰিটিছ ইউনিয়নৰ জেক অৱনমিত কৰি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিছিল। এই দিনটো সৰি চতিয়াবাসী ৰাইজে পালন কৰিবলগীয়া চতিয়া দিৱস এইবাৰ চৰকাৰীভাৱে পালন কৰা হৈছে। দিৱস সন্দৰ্ভত আমাৰ বিশ্বনাথ জিলাৰ সংবাদদাতা অম্লান কাশ্যপ সাহাই এইদৰে কয়।
বিশ্বনাথ জিলাৰ চতিয়াত আজি উপস্থিত হ'ব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। চতিয়া দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা কেইবাটাও অনুষ্ঠানত অংশ ল'ব মুখ্যমন্ত্ৰীগৰাকীয়ে। উল্লেখ্য যে 1942 চনৰ 20 আগষ্টৰ দিনটো চতিয়াৰ ইতিহাসত সোণালী আখৰেৰে লিখা এটি দিন। এই দিনটোত হাজাৰ হাজাৰ মুক্তিকামী জনতাই একত্ৰিত হৈ চতিয়া থানাত ব্ৰিটিছৰ ইউনিয়ন জেক নমাই তিৰংগা পতাকা উত্তোলন কৰিছিল। এই ঘটনাৰ স্মৃতিতে চতিয়াবাসীয়ে প্ৰতি বছৰে 20 আগষ্টৰ দিনটো চতিয়া দিৱস হিচাপে পালন কৰি আহিছে। চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই স্বাধীনতা আন্দোলনৰ সেই সোণালী ইতিহাস অসম বিধানসভাত উপস্থাপন কৰাৰ পিছতে চৰকাৰীভাৱে চতিয়া দিৱস উদযাপন কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছিল। 20 আগষ্ট দিনটোত চতিয়াৰ জনতাৰ ত্যাগ, সাহস আৰু দেশপ্ৰেমৰ কথা স্মৰণ কৰা হয়। সেইবাবে 20 আগষ্ট দিনটোত অনুষ্ঠিত হ'ব চতিয়া দিৱস। অৰ্থাৎ আজিৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰথমে শোণিতপুৰ জিলাৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত এটি ছাত্ৰীনিবাস উদ্বোধন কৰিব। তাৰপিছতে পোনে পোনে চতিয়া থানাত শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনাই চতিয়া থানাৰ কাষতে এটি ৰাজহুৱা উদ্যানৰ আধাৰশিলা স্থাপন কৰিব। তাৰ অন্তত চতিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত এখন জনসভা সম্বোধন কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে।
ব্ৰহ্মপুত্ৰৰ খহনীয়াই ডিব্ৰুগড়লৈ ভাবুকি কঢ়িয়াই আনিছে। ডিব্ৰুগড়ৰ মাইজান ঠাকুৰবাৰীত ব্ৰহ্মপুত্ৰৰ তীব্ৰ খহনীয়া কবলত পৰিছে। যোৱা সপ্তাহত ব্ৰহ্মপুত্ৰৰ সোঁতে 80 মিটাৰ অৱশিষ্ট ভূমিৰ লগতে অঞ্চলটোৰ কেইবাটাও বাসগৃহ উটুৱাই নিয়ে। খহনীয়াৰ বাবে ঠাকুৰবাৰী নৈপৰীয়া ৰাইজে সেই অঞ্চল ত্যাগ কৰি অন্য স্থানত আশ্ৰয় লৈছে। ব্ৰহ্মপুত্ৰৰ খহনীয়াই ডিব্ৰুগড়ৰ সুৰক্ষা বান্ধৰ প্ৰতিও ভাবুকিৰ সৃষ্টি কৰিছে। এই সুৰক্ষা বান্ধ ছিগি গ'লে নগৰখনত ব্ৰহ্মপুত্ৰৰ পানীয়ে বানৰ সৃষ্টি কৰাৰ আশংকা আছে। ইয়াৰ কাষতে ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰী সচিবালয়কে ধৰি অসম চিকিৎসা মহাবিদ্যালয় চৌহদৰ লগতে ডিব্ৰুগড় বিমান বন্দৰ আছে। ব্ৰহ্মপুত্ৰৰ খহনীয়াই এই অঞ্চলটোলৈও তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে। জলসম্পদ বিভাগে দিনে নিশাই খহনীয়া প্ৰতিৰোধৰ বাবে চেষ্টা অব্যাহত ৰাখিছে। বিভাগটোৱে খহনীয়াত ক্ষতিগ্ৰস্ত অঞ্চলত জিঅ'বেগ আৰু পাৰ্কোপাইন ব্যৱস্থাৰে খহনীয়া ৰোধৰ চেষ্টা চলাইছে যদিও ব্ৰহ্মপুত্ৰৰ সোঁতে এই জিঅ'বেগসমূহ উটুৱাই নিয়ে। বিগত কিছুদিন ধৰি অসমৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ জলস্তৰো বৃদ্ধি পাইছে। ফলত ডিব্ৰুগড় চহৰৰ উপৰি উজনি অসমৰ কেইবাটাও অঞ্চলত খহনীয়াৰ লগতে বান সমস্যাই দেখা দিছে। হোজাই জিলাৰ খাৰিখানা বিল গাঁৱত কালি খাদ্যত বিষক্ৰিয়া হৈ শিশু মহিলাসহ 20 গৰাকী লোক অসুস্থ হয়। বিলপাৰ গাঁৱত পূজাৰ প্ৰসাদ খোৱাৰ পাছতে শিশু মহিলাকে ধৰি লোকসকল অসুস্থ হৈ পৰে। পূজাৰ প্ৰসাদ খোৱাৰ পাছত গাঁওবাসীৰ মাজত পেটৰ বিষ, বমি, শৌচ আদিৰ লক্ষণ দেখা যায়। লগে লগে অসুস্থ লোকসকলক লংকাৰ জোৰাপুখুৰী জিলা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। বৰ্তমানে চিকিৎসালয়খনত শিশু মহিলাসহ কেইবাগৰাকীও লোক চিকিৎসাধীন হৈ আছে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে পৰৱৰ্তী হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে পৰীক্ষা কেন্দ্ৰ স্থাপন কৰিবলগীয়া বিদ্যালয়সমূহৰ তালিকা 1 ছেপ্টেম্বৰৰ ভিতৰত বিদ্যালয়সমূহৰ পৰিদৰ্শকক দাখিল কৰিবলৈ নিৰ্দেশ দিছে। পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল, পৰীক্ষাৰ সময়ত বিসংগতি দূৰ কৰাৰ বাবে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কেন্দ্ৰসমূহ নতুনকৈ চিনাক্ত কৰিবলৈ বিদ্যালয়সমূহৰ পৰিদৰ্শকসকলক নিৰ্দেশ দিছিল। এই নিৰ্দেশৰ ভিত্তিত বিদ্যালয়সমূহৰ পৰিদৰ্শকসকলে পৰীক্ষা কেন্দ্ৰসমূহৰ নাম প্ৰস্তাৱ কৰিছে। পৰিদৰ্শকসকলে প্ৰস্তাৱ কৰা খচৰা পৰীক্ষা কেন্দ্ৰৰ তালিকা সংশ্লিষ্ট সকলো বিভাগকে প্ৰদান কৰিব লাগিব। শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ মুৰববীসকলে খচৰা কেন্দ্ৰৰ তালিকা পৰীক্ষা কৰি যাৱতীয় ওজৰ আপত্তিৰ লগতে পৰামৰ্শ বিদ্যালয়সমূহৰ পৰিদৰ্শকসকলৰ ওচৰত দাখিল কৰিব লাগিব। চলিত মাহৰ 27 তাৰিখৰ পূৰ্বে শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ মুৰববীসকলে বিদ্যালয়ৰ পৰিদৰ্শকক বিদ্যালয়ৰ প্ৰয়োজনৰ লগতে পৰামৰ্শ প্ৰদান কৰিব। শিক্ষা পৰিষদৰ নিয়মাৱলীৰ বিধি অনুসৰি বিদ্যালয়ৰ পৰিদৰ্শকসকলে ওজৰ আপত্তিৰ লগতে পৰামৰ্শসমূহ নিষ্পত্তি কৰি 1 ছেপ্টেম্বৰৰ ভিতৰত পৰীক্ষা কেন্দ্ৰৰ চূড়ান্ত তালিকা দিব লাগিব। দক্ষিণ শালমৰা মানকাছৰ জিলাৰ ভাৰত বাংলাদেশ সীমান্তৰ কোকৰাডাঙাত জলসম্পদ বিভাগৰ হাইড্ৰ ইনফৰমেটিক্স গোটৰ 11 জনীয়া বিশেষজ্ঞ দলে কালি খহনীয়া পৰিদৰ্শন কৰে। খহনীৰ সমস্যাৰ স্থায়ী প্ৰতিৰোধৰ বাবে দলটোৱে ড্ৰোনেৰে পৰীক্ষামূলক জৰীপ চলায়। ইয়াৰ দ্বাৰা অঞ্চলটোত খহনীয়া সমস্যাৰ স্থায়ী সমাধান হ'ব বুলি আশা কৰা হৈছে। এই সন্দৰ্ভত দলটোৰ এগৰাকী বিশেষজ্ঞ ভাস্কৰ দাসে এইদৰে কয়।
আমি লাইডাৰ ছাৰ্ভে কৰিম আৰু ইয়াত আহি গম পালোঁ আমাৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰৰ পৰা যে ইয়াত ইণ্ডিয়ান ৱাটাৰ ট্ৰেন্সপৰ্ট অথৰিটি অফ ইণ্ডিয়াই বেথিমেটিক ছাৰ্ভে কৰিছে। আমি সেই ছাৰ্ভে ডাটাটো আমাৰ বহুত সহায় হ'ব। আমি যিটো মৰ্ফলজিকেল এনালাইচিছ কৰিব গৈ আছোঁ তেওঁলোককো আমি অনুৰোধ কৰিম এই ডাটাখিনি দিলে, আৰু আমি তাৰ উপৰি যদি কিবা আৰু যদি ছাৰ্ভে কৰিব লাগে সেইখিনি ছাৰ্ভে কৰি আমি মৰ্ফলজিকেল এনালাইচিছ কৰি ইয়াত কেনেকৈ স্থায়ী সমাধান এটা আনিব পাৰি, কি কাম কৰিলে
উপৰাষ্ট্ৰপতি পদৰ নিৰ্বাচনৰ বাবে বিৰোধী INDI মিত্ৰজোঁটে অন্ধ্ৰপ্ৰদেশৰ বি সুদৰ্শন ৰেড্ডীক প্ৰাৰ্থীৰূপে মনোনীত কৰিছে। সৰ্বোচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ বি সুদৰ্শন ৰেড্ডীৰ নাম কালি কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই ঘোষণা কৰে। বিৰোধী মিত্ৰজোঁটে বৈঠকৰ অন্তত প্ৰাক্তন ন্যায়াধীশগৰাকীক উপৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে বাছনি কৰে। কংগ্ৰেছৰ সভাপতিগৰাকীৰ বাসগৃহত অনুষ্ঠিত বৈঠকৰ পাছত INDI মিত্ৰজোঁটৰ অন্যতম নেতা তথা NCPৰ শাৰদ পাৱাৰ গোটৰ মুৰববী শাৰদ পাৱাৰ আৰু মল্লিকাৰ্জুন খাৰ্গেই সংবাদমেলত বি সুদৰ্শন ৰেড্ডীৰ নাম ঘোষণা কৰে। ইপিনে NDAৰ উপৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী CP ৰাধাকৃষ্ণনে আজি মনোনয়ন পত্ৰ দাখিল কৰিব। NDAৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতাই মনোনয়ন পত্ৰ দাখিল পৰ্বত উপস্থিত থাকিব। নতুন দিল্লীত কালি অনুষ্ঠিত NDAৰ সংসদীয় দলৰ বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উপৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী CP ৰাধাকৃষ্ণনক NDAৰ সাংসদসকলৰ সৈতে চিনাকি কৰোৱাই দিয়ে আৰু সম্বৰ্ধনা জ্ঞাপন কৰে। বৈঠকৰ পাছত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কয় যে শ্ৰীৰাধাকৃষ্ণন যাতে বিনা প্ৰতিদ্বন্দ্বিতাৰে উপ ৰাষ্ট্ৰপতি পদত নিৰ্বাচিত হয় তাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকলো সাংসদকে আহান জনাইছে। অহা 9 ছেপ্টেম্বৰত উপ ৰাষ্ট্ৰপতি পদৰ বাবে নিৰ্বাচন হ'ব। কাইলৈ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন। 22 আগষ্টত মনোনয়ন পত্ৰ পুনৰীক্ষণ কৰা হ'ব আৰু মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন 25 আগষ্ট ধাৰ্য কৰা হৈছে। যোৱাবাৰৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে দুৰান কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে। নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে কালি শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাৰ প্ৰথমখন ছেমি ফাইনেলত শ্বিলং লাজং এফ চিক 1-0 গলত পৰাস্ত কৰে। নৰ্থ ইষ্টৰ হৈ ৰিডিম টলাঙে বিজয়সূচক গলটো দিয়ে। অহা 9 ছেপ্টেম্বৰৰ পৰা সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰত হ'বলগীয়া এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাৰ বাবে 15-জনীয়া ভাৰতীয় দলটো কালি ঘোষণা কৰা হয়। সূৰ্য কুমাৰ যাদৱৰ নেতৃত্বৰ ভাৰতীয় দলটোত টেষ্ট অধিনায়ক শুভমান গিল উপ অধিনায়ক ৰূপে থাকিব। ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য নিৰ্বাচক অজিত আগৰকাৰ আৰু ভাৰতীয় টি টুৱেণ্টি দলৰ অধিনায়ক সূৰ্য কুমাৰ যাদৱে মুম্বাইত কালি দলটোৰ সদস্যসকলৰ নামো ঘোষণা কৰে। অসম বেডমিণ্টন সন্থাই আজিৰে পৰা 30 আগষ্টলৈ ৰাজ্যৰ 4খন জিলাত অস্মিতা চিটি বেডমিণ্টন লীগৰ আয়োজন কৰিছে। সন্থাৰ সম্পাদক ওমৰ ৰচিদে কালি সংবাদ মাধ্যমক এই বিষয়ে অৱগত কৰে। প্ৰতিযোগিতাৰ খেলসমূহ গুৱাহাটী, শিৱসাগৰ, যোৰহাট আৰু ডিব্ৰুগড়ত খেলোৱা হ'ব। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰৰ ক্ৰীড়া মন্ত্ৰালয়ে দেশত মহিলা খেলুৱৈসকলৰ প্ৰতিভা বিকাশ আৰু উত্তৰণৰ লক্ষ্যৰে অস্মিতা আঁচনি গ্ৰহণ কৰি বিভিন্ন ক্ৰীড়া ক্ষেত্ৰৰ প্ৰতিযোগিতাৰ আয়োজন কৰি আহিছে। শ্ৰোতাসকলে, আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভৰ 411.5, 289.9 মিটাৰ, FM বেণ্ডৰ 100.6 মেগাহাৰ্টজৰ লগতে ফেচবুক পেজ AIR News গুৱাহাটী আৰু ইউটিউব চেনেল AIR News গুৱাহাটীযোগে লাইভ ষ্ট্ৰীমিঙতো শুনিছে। এতিয়া আহক প্ৰজন্ম চহৰীয়াৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ। জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িওৱা অৰ্থ শতাধিক ভুৱা চিকিৎসকক বিগত কেইবাটাও মাহৰ ভিতৰত গ্ৰেপ্তাৰ কৰা হৈছে। লক্ষণীয়ভাৱে গুৱাহাটীত সৰ্বাধিক 12 গৰাকী চিকিৎসক গ্ৰেপ্তাৰ হৈছে। এয়া অসমীয়া প্ৰতিদিন কাকতৰ মুখ্য বাতৰি। চীনত অনুষ্ঠিত হ'বলগীয়া ছাংহাই সহযোগিতা সংস্থাৰ বৈঠকৰ প্ৰাক্ষণত কালি নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক চীনৰ বৈদেশিক মন্ত্ৰী ৱাঙিয়ে সাক্ষাৎ কৰে। দ্য চেণ্টিনেল কাকতে এই বাতৰি গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। পিউ ৰিচাৰ্চ চেণ্টাৰৰ শেহতীয়া তথ্য অনুসৰি বিশ্ব ৰাজনীতিত 24খন দেশৰ অধিকাংশ নাগৰিকে ভাৰতৰ প্ৰতি ইতিবাচক মনোভাৱ পোষণ কৰে। বিশ্বৰ 47% ভাল পাই ভাৰতীয় শিৰোনামেৰে দৈনিক অগ্ৰদূত কাকতে মুখ্য বাতৰিৰ এই বাতৰিটোক স্থান দিছে। আলাস্কাত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন আৰু মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প বৈঠকত মিলিত হোৱাৰ পাছত ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজৰ যুদ্ধক কেন্দ্ৰ কৰি আমেৰিকা, ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত ত্ৰিপাক্ষিক বৈঠকৰ সম্ভাৱনা প্ৰকট হোৱাৰ বাতৰি নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত গুৰুত্ব দিছে। একেটা বাতৰিৰে আমাৰ অসম কাকতৰ শিৰোনাম জেলেনস্কিৰ পোচাকৰ প্ৰশংসা কৰি ইউক্ৰেইনৰ দায়িত্ব ললে ট্ৰাম্পে। দি আছাম ট্ৰিবিউন কাকতে লোকসভাত কালি অসমত প্ৰথমখন ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট চমুকৈ IIM প্ৰতিষ্ঠা কৰাৰ বাবে বিধেয়ক গৃহীত হোৱাৰ বাতৰি প্ৰকাশ কৰিছে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত নৱজাতকৰ মৃত্যুৰ ঘটনাক কেন্দ্ৰ কৰি ধন লোৱাৰ অভিযোগত 11 গৰাকী ট্ৰলি পুলাৰক গ্ৰেপ্তাৰ কৰা হৈছে। দৈনিক অসম কাকতে গুৰুত্ব সহকাৰে এই বাতৰিৰ প্ৰথম পৃষ্ঠাত স্থান দিছে। দি টাইমছ অফ ইণ্ডিয়া কাকতে উপৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰাক্তন ন্যায়াধীশ বি সুদৰ্শন ৰেড্ডী ইন্দি মিত্ৰজোঁটৰ প্ৰাৰ্থী হোৱাৰ বাতৰি প্ৰকাশ কৰিছে। দৈনিক জনমভূমি কাকতে GST পৰিষদৰ বৈঠকত 10 লাখ সামগ্ৰীৰ দাম হ্ৰাস পোৱাৰ বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিছে। আহক আমি পুনৰ বাতৰিৰ মাজলৈ ঘূৰি যাওঁ। ধন্যবাদ প্ৰজন্ম। ওদালগুৰি জিলা আয়ুক্ত কাৰ্যালয়ত কালি কলেৰা আৰু ডায়েৰিয়া ৰোগ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত এই বৈঠকত চাহ বাগিচাৰ পৰিচালক তথা বিষয়াসকলে অংশগ্ৰহণ কৰে। জিলাখনত ডায়েৰিয়া আৰু কলেৰা ৰোগৰ বিষয়ে বৈঠকত আলোচনা কৰাৰ লগতে এই ৰোগসমূহ প্ৰতিৰোধ কৰাৰ বাবে সজাগতা সৃষ্টিৰ সন্দৰ্ভতো আলোচনা কৰা হয়। যোৰহাটত আজিৰে পৰা অল ইণ্ডিয়া ফুটবল ফেডাৰেচনৰ 16 বছৰ অনুৰ্ধ ছোৱালীৰ টায়াৰ 1 টুৰ্ণামেণ্টৰ বাবে ভাৰতৰ বিভিন্ন ঠাইৰ দলসমূহ উপস্থিত হৈছে। নাগালেণ্ড, অৰুণাচল, মেঘালয়, অন্ধ্ৰপ্ৰদেশ, ঝাৰখণ্ড, দিল্লী আদি ঠাইৰ খেলুৱৈসকলক যোৰহাট ক্ৰীড়া সন্থাই আদৰণি জনাইছে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। গুৱাহাটীত IIM স্থাপন বিষয়ক বিধেয়ক গৃহীতকৰণত মুখ্যমন্ত্ৰীৰ আদৰণি। জয়লাভৰ সম্ভাৱনা থকা প্ৰাৰ্থীক BTC নিৰ্বাচনত প্ৰাৰ্থিত্ব দিয়াৰ বাবে অসম গণ পৰিষদৰ প্ৰস্তাৱ, আম্বাৰীত কেন্দ্ৰীয় সমিতিৰ গুৰুত্বপূৰ্ণ বৈঠক, ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ তীব্ৰ ভাবুকি, খাদ্যত বিষক্ৰিয়া হৈ হোজাইত শিশু মহিলাসহ 20 গৰাকী লোক অসুস্থ, আৰু নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ দুৰান কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।